চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
Yeah. আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। এই ভক্তিবচন অনুষ্ঠানটি শুনি আপুনি বাৰু কিবা প্ৰকাৰে লাভৱান হোৱা বুলি ভাবেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। যদি একো লাভ হোৱা নাই বুলিও ভাবে তথাপি আমালৈ লিখিব পাৰে। মুঠতে আপোনাৰ মতামত জনাই আমালৈ এশাৰী হলেও লিখি পঠিয়াওকচোন। আহকচোন, সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো, কিয়নো তুমি আমাৰ জীৱনত আৰু এটা নতুন দিন যোগ দিলা। প্ৰভু, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ এই অনুষ্ঠান ইমান দিনে তুমিয়েই সুকলমে চলাই লৈ আহিছা। আজিও প্ৰাৰ্থনা কৰিছো এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমি আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যীহোশুৱাৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যীহোশুৱাৰ পুস্তকখনৰ 13 নম্বৰ অধ্যায়লৈকে আলোচনা আগবঢ়াইছিলো, নহয় জানো? গতিকে আজি আমি এইখন পুস্তকৰেই 14 নম্বৰ অধ্যায়টোৰে আলোচনা আৰম্ভ কৰিবলৈ লৈছো। আপোনাৰ হাতত যদি বাইবেল আছে তেতিয়াহ'লে পুৰণি নিয়ম উলিয়াই লৈ অনুগ্ৰহ কৰি এই যীহোশুৱাৰ পুস্তকখন মেলি লওক, আৰু যদিহে লগত বাইবেল নাই আমি পাঠ কৰি দিলে মনোযোগেৰে শুনি যাব। আমি এই অধ্যায়টোত দেখিবলৈ পাম যে ইছৰাইলৰ 9.5 ফৈদে বিভিন্ন ধৰণেৰে তেওঁলোকৰ আধিপত্য লাভ কৰিছিল। কালেবে তেনেকুৱা এক বিশেষ আশীৰ্বাদস্বৰূপে হিব্ৰুন লাভ কৰিছিল। আমি কালেবৰ বিষয়ে গণনা পুস্তকখনত যথেষ্ট পাই আহিছো। এইজন বীৰ পুৰুষে সাধাৰণ এটা দাস পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ বিশ্বাস আৰু নিৰ্ভৰশীলতাই তেওঁক এক বিশেষ আশীৰ্বাদ কৰিছিল। কাদেশবৰ্ণিয়াৰ পৰা প্ৰথমবাৰ দেশখন গুপুতে চাই আহিবলৈ যোৱা 12 চোৰাংচোৱাৰ ভিতৰত তেওঁ এজন আছিল। কেৱল এই বীৰ পুৰুষজন আৰু যীহোশুৱাৰ বাহিৰে বাকী 10 চোৰাংচোৱাই নিৰাশজনক বাতৰি আনি দিছিল। এওঁলোকে উৎসাহমূলক বাতৰি আনিছিল, তাতেই তেওঁৰ বিশ্বাসৰ প্ৰতিফলন ঘটিছিল। তেওঁৰ ব্যক্তিত্বক যদি আমি খুচৰি চাওঁ তেন্তে দেখিবলৈ পাম যে অতীতক পাহৰিবলৈ, বাস্তৱৰ সন্মুখীন হবলৈ আৰু ভৱিষ্যতৰ যিকোনো অৱস্থাৰ সন্মুখীন হবলৈ তেওঁৰ দৃঢ় বিশ্বাস আছিল। এতিয়া আমি অধ্যায়টোৰ মাজলৈ সোমাই যাওঁ আহক। 14 নম্বৰ অধ্যায় প্ৰথম আৰু দ্বিতীয় পদ পাঠ কৰি দিছো। কনান দেশত ইছৰাইলৰ সন্তানবিলাকে যি যি আধিপত্য ললে সেইবোৰ এইবিলাক: ইলিয়াজৰ পুৰোহিত নুনৰ পুত্ৰ যীহোশুৱা আৰু ইছৰাইলৰ সন্তানবিলাকৰ সকলো ফৈদৰ পিতৃবংশৰ মূল মানুহবিলাকে এই আধিপত্য 9 ফৈদ আৰু 0.5 ফৈদত যীহোৱাই মুচিৰ দ্বাৰাই দিয়া আজ্ঞা অনুসাৰে চিঠি খেলৰ দ্বাৰাই ভাগ বাতি দিলে। আপুনি যদি মানচিত্ৰখন চায় তেন্তে দেখিবলৈ পাব যে দেশখন পূৰ্বে নিৰ্ধাৰিত সীমা অনুযায়ী ইছৰাইলৰ 9.5 ফৈদৰ মাজত ভগাই দিয়া হৈছে। বাকী 2.5 ফৈদ জৰ্ডনৰ পূবফালেই থাকিল। পিছত দক্ষিণৰ পৰা আৰম্ভ কৰি উত্তৰ ফাললৈ গ'লে আমি চিমুন, জিহুদা, বিন্নামিন, দান, ইফ্ৰইম, মনচি, ইছাখৰ, জবুলুন, নপ্তালি, আছেৰ আৰু দানৰ ফৈদবিলাকক পাওঁ। 3 আৰু 4 নম্বৰ পদ পঢ়িলে আমি জানিবলৈ পাৰোঁ যে লেবিয়া ফৈদক আন কেইটা ফৈদৰ দৰে আধিপত্য দিয়া হোৱা নাই। তেওঁলোকে বাস কৰি থাকিবৰ নিমিত্তে কেৱল কেইখনমান নগৰহে দিয়া হৈছিল। পদ দুটা আপুনি নিজেই পঢ়ি ল'বচোন। এতিয়া আমি 5 নম্বৰ পদৰ পৰা একেবাৰে 8 নম্বৰ পদলৈকে পাঠ কৰিম। যীহোৱাই মুচিক যি আজ্ঞা দিছিল ইছৰাইলৰ সন্তানবিলাকে সেইদৰে কাৰ্য কৰি দেশ ভাগ কৰি ল'লে। সেই সময়ত যীহুদাৰ সন্তানবিলাক গিলগললৈ যীহোশুৱাৰ গুৰিলৈ আহিলত কনিজ্জিয়া জিফুন্নিৰ পুত্ৰ কালেবে তেওঁক ক'লে, যীহোৱাই মোৰ আৰু তোমাৰ বিষয়ে কাদেশবৰ্ণিয়াত ঈশ্বৰৰ লোক মুচিক কোৱা কথা তুমি জানি আছা। ঈশ্বৰৰ দাস মুচিয়ে যি সময়ত কাদেশবৰ্ণিয়াৰ পৰা দেশৰ বুজ বিচাৰলৈ আহিবৰ নিমিত্তে মোক পঠাইছিল সেই কালত মোৰ বয়স 40 বছৰ আছিল। তেতিয়া মই সৰল মনেৰে সংবাদ আনি তেওঁক দিছিলো। তথাপি মোৰ লগত যোৱা মোৰ ভাইবিলাকে ভয় লগাই লোকবিলাকৰ হৃদয় পমালে, কিন্তু মই সম্পূৰ্ণকৈ নিজ ঈশ্বৰ জিহুৱাৰ ইচ্ছামতে চলিলো। কালেব আছিল জিহুৱাৰ ইচ্ছামতে চলা, মানে ঈশ্বৰৰ বাক্যমতে চলা লোক। প্ৰিয় শ্ৰোতা, এই কালেবৰ দৰে আপুনিও যদি দীৰ্ঘজীৱী বলি হৈ থাকিব বিচাৰে, তেন্তে আপোনাৰ কৰণীয় কামটো হৈছে ঈশ্বৰৰ ইচ্ছামতে চলা। এইটোৱে হৈছে আপোনাৰ দীৰ্ঘায়ু হোৱাৰ মহৌষধ। 9 নম্বৰ পদৰ পৰা 11 নম্বৰ পদ। আৰু সেইদিনা মুচিয়ে শপত খাই কলে, যি ভূমিৰ ওপৰত তুমি ভৰি দিলাগৈ, সেই ভূমি নিশ্চয় তোমাৰ আৰু তোমাৰ সন্তানবিলাকৰ যোগে যোগে আধিপত্য হ'ব, কিয়নো তুমি মোৰ ঈশ্বৰ জিহুৱাৰ ইচ্ছামতে সম্পূৰ্ণকৈ চলিলা। এতিয়া চোৱা, ইছৰাইলে অৰণ্যত ভ্ৰমি ফুৰোতে যি সময়ত জিহুৱাই মুচিক এই কথা কৈছিল, তেতিয়াৰে পৰা জিহুৱাই নিজ বাক্যৰ দৰে এই 45 বছৰ মোক জীয়াই ৰাখিছে। আৰু চোৱা, আজি মোৰ বয়স 85 বছৰ হ'ল। মুচিয়ে মোক পঠোৱা কালত মই যেনে বলি আছিলো, এতিয়াও তেনে আছো। যুদ্ধৰ অৰ্থে আৰু অহা যোৱা কৰিবৰ নিমিত্তে তেতিয়া মোৰ যেনে শক্তি আছিল, এতিয়াও তেনে আছে। এতিয়া কালেবৰ বয়স 85 বছৰ হৈছে, তথাপি তেওঁ নিজকে ডেকা বয়সৰ সমানে শক্তিশালী হৈ আছে বুলি কৈছে। ঈশ্বৰে মিছৰৰ পৰা উলিয়াই অনা প্ৰজন্মটোৰ ভিতৰত এই সময়ত কেৱল যিহোশুৱা আৰু কালেবহে জীৱিত অৱস্থাত আছে। তাতে আকৌ কালেবে কৈছে, তেওঁৰ বয়স 85 বছৰ হলেও তেওঁ তেতিয়াও ডেকা হৈয়েই আছে। প্ৰতিজ্ঞাৰ দেশখন গুপুতে চাই আহিবলৈ মুচিয়ে যি 12 জন চোৰাংচোৱা পঠাইছিল, তাৰে এই কালেব আৰু যিহোশুৱাইহে এটা সঠিক আৰু উৎসাহমূলক বাতৰি আনিছিল। আন 10 জনে দেশখনত দানৱবোৰক দেখি ভয় খাইছিল। তেওঁলোকে ইছৰাইলৰ সন্তানসকলক ঘূৰি মিছৰলৈ যাবলৈকে উৎসাহিত কৰিছিল। দেশখনত তেওঁলোকে মৃত্যুহে দেখিবলৈ পাইছিল। কিন্তু কালেব আৰু যিহোশুৱাৰ মনত জীৱন্ত ঈশ্বৰজনৰ ওপৰত পূৰ্ণ বিশ্বাস আৰু আস্থা আছিল। তেওঁ যে প্ৰতিজ্ঞা কৰি পাহৰি যায় তেনে ঈশ্বৰ নহয়। তেওঁলোক দুজনৰ এয়া দৃঢ় বিশ্বাস আছিল যে ঈশ্বৰে দেশখন তেওঁলোকক দিম বুলি কৈছে যেতিয়া দিবই। বোধ কৰো কালেবৰ মনৰ উদ্যমে তেওঁলৈ অহা সকলো তিতা ঘটনাবোৰ মিঠা কৰি তুলিছিল। যিবোৰ ঘটনাই ইছৰাইলৰ আন লোকসকলক হতাশ কৰিছিল, বোধকৰো সেই ঘটনাবোৰে তেওঁৰ মন নতুন উৎসাহে যোগাইছিল। ভৱিষ্যতৰ এটি মনোৰম সপোন বুকুত সাৱটি লৈ বোধহয় তেওঁ অগ্ৰসৰ হৈছিল প্ৰতিজ্ঞাৰ দেশখনৰ প্ৰতি। তেওঁৰ চকুত আছিল ঘিউ মৌ বোৱা এখন মনোৰম দেশৰ সপোন। তেনেকুৱা এটা সপোনেই তেওঁক সেই বয়সতো ডেকা যেন কৰি ৰাখিছিল। লগৰ সকলোবোৰ মৰি শেষ হ'ল, কিন্তু তেওঁ ডেকা হৈয়ে থাকিল। লগৰবোৰ বুঢ়া হবলৈ ধৰোঁতে তেওঁ দিনক দিনে ডেকাহে হৈ আছিল। প্ৰতিজ্ঞাৰ দেশখনত দানৱবোৰৰ সন্মুখত তেওঁলোক সাধাৰণ ফৰিং একোটাৰ দৰে আছিল, কিন্তু কালেবে ভয় খোৱা নাছিল। তেওঁ ঈশ্বৰৰ কথাই ভাবিছিল। ঈশ্বৰ লগত থাকিলে কিহৰ ভয়? এনেকুৱা সন্দৰ্ভতে এজন ঈশ্বৰ বিশ্বাসী লোকে এনেকৈ কৈছিল, ঈশ্বৰৰ সৈতে থাকিলে এজন লোকেই হৈছে একক সংখ্যাগৰিষ্ঠ, কিয়নো সৰ্বশক্তিমান ঈশ্বৰজন সেই দানৱবোৰতকৈ বহুগুণে শক্তিশালী আৰু ডাঙৰ। সেইকাৰণেই তেওঁ ইমান বৃহৎ সপোন এটা দেখিব পাৰিছিল। সেইকাৰণেই তেওঁ ইমান মহান আশা এটা মনত পুহি ৰাখিব পাৰিছিল। সেইকাৰণেই কালেবে অৰণ্যত 40 বছৰ ভ্ৰমি ফুৰোতে একো কষ্ট অনুভৱ কৰা নাছিল। তেওঁ অৰণ্যত থাকোঁতেই প্ৰতিজ্ঞাৰ দেশখনৰ সুখ আনন্দবোৰ উপলব্ধি কৰিব পাৰিছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ ক্ষেত্ৰত বাৰু কেনেকুৱা? ঈশ্বৰে আপোনাৰ বাবে ৰখা সকলো আত্মিক আশীৰ্বাদ আপুনি ভোগ কৰিব পাৰিছেনে? আপুনি মোৰ বহুতো সমস্যা আছে বুলি কয় নেকি? আমি জানো খ্ৰীষ্টীয় লোকসকলৰ জীৱনত অনেক সমস্যা আছে, কিন্তু সেইবোৰ অচিৰেই নোহোৱা হৈ যাব। প্ৰিয় শ্ৰোতা, এই সমস্যাবোৰৰ সন্দৰ্ভত আপুনি বিভিন্ন ধৰণৰ অভিযোগ তুলিব পাৰে। আমিও সেইবোৰক লৈ কেতিয়াবা কেতিয়াবা আলোচনা কৰোঁ, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে ভৱিষ্যত সম্পৰ্কে আপোনাৰ আশা কি? কালেবে অৰণ্যত থাকোঁতেও আত্মিক আশীৰ্বাদবোৰ ভোগ কৰিব পাৰিছিল, কিয়নো ভৱিষ্যত সম্পৰ্কে তেওঁৰ এটি নিশ্চিত আশা আছিল, কাৰণ কালেবে ঈশ্বৰক বিশ্বাস কৰিছিল। 12 নম্বৰ পদ। এই হেতুকে সেইদিনা জিহুৱাই এই যি পৰ্বতৰ বিষয়ে কৈছিল, এইটো পৰ্বত মোক দিয়া, কিয়নো অনাকিয়াহঁত তাত থাকে আৰু নগৰবোৰ ডাঙৰ ও গড়েৰে আবৃত, ইয়াক তুমি সেইদিনা শুনিছিলা। বোধ কৰো জিহুৱা মোৰ লগত থাকিব আৰু জিহুৱাৰ বাক্য অনুসাৰে মই সিহঁতক দূৰ কৰিম। আদি পুস্তকত আমি হিব্ৰুন নামৰ ঠাই এখনৰ নাম পাইছিলো, যিয়ে সহভাগিতা বুজায়। এই ঠাইখন আছিল এখন সহভাগিতাৰ ঠাই। এটা সময়ত আব্ৰাহামে সেই ঠাইখনলৈকে গৈছিল। এতিয়া আমি কালেবৰ বিষয়ে এইদৰে পাইছো যে ঈশ্বৰৰ সৈতে কালেবৰ এক সুন্দৰ সহভাগিতা আছিল, সেয়েহে তেওঁ এতিয়া সেই হিব্ৰুনতেই থাকিবলৈ বিচাৰিছে। 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে আমি পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ, তাতে জিহুৱাই জিফুন্নিৰ পুত্ৰ কালেবক আশীৰ্বাদ কৰি তেওঁৰ আধিপত্যৰ অৰ্থে হিব্ৰুন দিলে। এই নিমিত্তে হিব্ৰুন কন্নিজিয়া জিফুন্নিৰ পুত্ৰ কালেবৰ আধিপত্য হৈ আজিলৈকে আছে, কিয়নো তেওঁ ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ ইচ্ছামতে সম্পূৰ্ণকৈ চলিলে। আগেয়ে হিব্ৰুনৰ নাম কিৰিয়ত অৰ্ব আছিল। সেই অৰ্ব অনাকিয়াবিলাকৰ মাজত এজন মহৎ লোক আছিল। পাছে যুদ্ধ নোহোৱাত দেশ শুথিল হল। প্ৰিয় শ্ৰোতা, এদিন আমাকো এনেদৰে পুৰস্কৃত কৰা হ'ব। অৱশ্যে আমাৰ কৰ্ম বা আমাৰ যোগ্যতা অনুসাৰে নহয়, আমাক পুৰস্কৃত কৰা হ'ব আমি তেওঁৰ ইচ্ছামতে চলাৰ হিচাপতহে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভুৰ ইচ্ছামতে চলিবলৈ উৎসাহীনে? আজি এই সময়ত ঈশ্বৰৰ লোকসকলৰ বাবে এইটো অতি দৰকাৰী কথা। এজন লোকে ঈশ্বৰৰ ইচ্ছামতে চলিছে নে নাই তাৰ ওপৰতহে তেওঁৰ পুৰস্কাৰটো নিৰ্ভৰ কৰে। ঈশ্বৰৰ লোক কালেব তেনেকুৱা আছিল, সেয়েহে তেওঁ হিব্ৰুন ঠাইখন পাইছিল, ঈশ্বৰৰ সহভাগিতা পাইছিল, কাৰণ তেওঁ তালৈ হাবিয়াস কৰিছিল। তাত দানৱবোৰ আছিল বুলি জানিও তেওঁ সেই ঠাইখনকেই বিচাৰিছিল, কাৰণ তেওঁ সেই ঠাইখনক উত্তম জ্ঞান কৰিছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ ইচ্ছাবোৰ পালন কৰিবলৈ আৰু তেওঁৰ সহভাগিতা পাবলৈ আজিৰ প্ৰতিজন লোকে যদি হাবিয়াস কৰিলেহেঁতেন, তেন্তে বোধহয় ঈশ্বৰৰ ৰাজ্য এই পৃথিৱীত স্থাপন হ'বলৈ বৰ বেছি পলম নালাগিলেহেঁতেন, নহয় জানো? 14 নম্বৰ অধ্যায়টো ইয়াতেই সামৰিছো। এতিয়া আমি 15 নম্বৰ অধ্যায়টো মেলি লৈছো। অধ্যায়টোৰ গোটেইবোৰ পদ পাঠ নকৰিলেও আমি ইয়াৰ মূল মূল পদ কেইটামান পাঠ কৰি আলোচনা আগবঢ়াই নিম। 15 নম্বৰ অধ্যায়টোত যিহুদাৰ সন্তানসকলক দিয়া দেশখনৰ ভাগবোৰ জানিবলৈ পাম। এই অধ্যায়টোৰ বিষয়বস্তুটো আমাৰ বাবে বৰ বেছি আৱশ্যকীয় নহয় বাবেই আমি ইয়াৰ কেইটামান পদহে আপোনালোকৰ আগত তুলি ধৰিবলৈ ইচ্ছা কৰিছো। আমাৰ বাবে বৰ বেছি আৱশ্যকীয় নহলেও সেই কালত ইছৰাইলৰ বাবে ই অতি আৱশ্যকীয় আছিল। অধ্যায়টোৰ প্ৰথম পদৰ পৰা 12 নম্বৰ পদলৈকে আপুনি নিজেই পঢ়ি চাব। আমি 13 নম্বৰ আৰু 14 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছো। 15 নম্বৰ অধ্যায়ৰ 13 আৰু 14 নম্বৰ পদ, ইয়াত আমি এনেদৰে পাওঁ, আৰু যিহুচুৱালৈ কৰা জিহুৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহুদাৰ সন্তানবিলাকৰ মাজত জিফুন্নিৰ পুত্ৰ কালেবক নিজ অংশৰ অৰ্থে কিৰিয়ত অৰ্ব অৰ্থাৎ হিব্ৰুন দিলে। সেই অৰ্ব অনাকৰ পিতৃ আছিল, আৰু কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তলময় নামেৰে অনাকৰ এই 3জন সন্তানক দূৰ কৰিলে। কালেব যিহুদা ফৈদৰেই এজন লোক আছিল। বিশেষ আশীৰ্বাদ হিচাপে ঈশ্বৰে তেওঁক হিব্ৰুন দিলে। তেওঁ এজন বৃদ্ধ হোৱা স্বত্তেও এজন বীৰ ডেকা যুঁজাৰুৰ দৰে দানৱবোৰ ঠাইখনৰ পৰা দূৰ কৰিলে। এতিয়া আমি 15 নম্বৰ পদৰ পৰা একেবাৰে 19 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে তাৰ পৰা তেওঁ দবিৰ নিবাসীবিলাকৰ অহিতে উঠি গ'ল। পূৰ্বে দবিৰৰ নাম কিৰিয়ত চেফৰ আছিল। সেই সময়ত কালেবে ক'লে, যিজনে কিৰিয়ত চেফৰ আক্ৰমণ কৰি হাত কৰি ল'ব তাৰে সৈতে মই মোৰ যি অক্সাক বিয়া দিম। তাতে কালেবৰ ভায়েক কনজৰ সন্তান অটনিয়েলে তাক হাত কৰি ল'লত তেওঁ তাৰে সৈতে নিজৰ জীয়েক অক্সাক বিয়া দিলে। পাছে ছোৱালীজনীয়ে অহাকালত নিজ বাপেকক এখন পথাৰ খুজিবলৈ স্বামীক অনুৰোধ কৰিলে, আৰু তাই গাধৰ পৰা নামিলত কালেবে তাইক ক'লে, তোক কি লাগে? তাই উত্তৰ দিলে, আপুনি মোক এক বৰ দিয়ক, কিয়নো আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে, এতিয়া জলৰ ভূমুকো মোক দিয়ক। তাতে তেওঁ ওপৰত থকা আৰু তলত থকা ভূমুক তাইক দিলে। এই অধ্যায়টোৰ প্ৰথম পদৰ পৰা 12 নম্বৰ পদলৈ পঢ়ি বোধহয় আপুনি জানিব পাৰিছে যে যিহুদাৰ ফৈদটোৰ অঞ্চলৰ সীমা নিৰূপণ কৰা হৈছে। 20 পদৰ পৰা 63 নম্বৰ পদলৈকে পঢ়িলে আমি যিহুদাৰ ভাগত পৰা নগৰবোৰৰ নামবোৰ পাওঁ। পদকেইটা আপুনি নিজে পঢ়ি ল'ব পাৰে। এতিয়া আমি 16 নম্বৰ অধ্যায়টোৰ ফালে আগবাঢ়িছো। এই অধ্যায়টোত ইফ্ৰইমৰ সন্তানবিলাকে দেশখনত পোৱা অঞ্চলটোৰ উল্লেখ আছে। জাকুবৰ 12জন পুতেকৰ ভিতৰত যোছেফো এজন আছিল। যোছেফৰ 2জন পুতেক ইফ্ৰইম আৰু মনছিৰ পৰিয়াল দুটাকো একো একোটা ফৈদ হিচাপে গণনা কৰা হৈছিল। মুঠতে 13টা ফৈদ হয়। তাৰে লেবিয়া ফৈদটো পুৰোহিত ফৈদ হোৱাৰ বাবে ই দেশখনত আধিপত্য নাপায়। গতিকে দেশখন 12টা ফৈদৰ মাজতে ভগাই দিয়া হৈছিল। 16 নম্বৰ অধ্যায়ৰ প্ৰথম 4টা পদ পাঠ কৰি দিম। পাছে চিঠি খেলৰ দ্বাৰাই যোছেফৰ সন্তানবিলাকৰ অংশ নিৰূপিত হ'ল। তাৰ সীমা জিৰিহুৰ সন্মুখত থকা জৰ্দনৰ পৰা পূব দিশে থকা জিৰিহুৰ ভুমুকৰ পানী আদি বৈত এল পৰ্বতলৈ জিৰিহুৰ পৰা উঠি যোৱা অৰণ্যলৈ গ'ল, আৰু বৈত এলৰ পৰা ওলাই লুজলৈ গ'ল, আৰু অৰ্কিয়াবিলাকৰ সীমাইদি অটাৰুতলৈ গ'ল, আৰু পশ্চিমফালে জফলেটিয়াবিলাকৰ সীমাইদি তল বৈত হুৰুণৰ সীমালৈ গেজৰলৈ নামি গ'ল, আৰু সমুদ্ৰত তাৰ অন্ত পৰিল। যোছেফৰ সন্তান মনচি আৰু ইফ্ৰইমে এইদৰে নিজ নিজ আধিপত্য গ্ৰহণ কৰিলে। আপোনাৰ বোধহয় মনত আছেই যে জৰ্দন পাৰ হোৱাৰ সময়তেই মনচি ফৈদটো দুভাগ হৈছিল। আধাখিনি জৰ্দনৰ সিপাৰেই থাকিল, আধাখিনি প্ৰতিজ্ঞাৰ দেশখনত উপস্থিত হৈ আধিপত্যৰ গৰাকী হৈছে। 16 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে আৰু 17 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 13 নম্বৰ পদলৈকে পাঠ কৰিলে যোছেফৰ সন্তানবিলাকৰ আৰু ইফ্ৰইমৰ সন্তানবিলাকৰ বিষয়ে এটি উল্লেখনীয় ঘটনা আছে। পদকেইটা আপুনি নিজেই পঢ়ি ল'ব। এতিয়া আমি 17 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো পাঠ কৰি দিম। পাছে যোছেফৰ বংশই যিহুচুৱাৰ আগত নিবেদন কৰি ক'লে, আপুনি আধিপত্যৰ অৰ্থে চিঠি খেলাই মোক কেৱল এক অংশ, কেৱল এক ভাগ কিয় দিলে? এই কাললৈকে যিহুৱাই মোক আশীৰ্বাদ কৰাত মই বহু প্ৰজা হৈছো। ইয়াত আমি ইফ্ৰইম ফৈদটোৰ অসন্তুষ্টিৰ ভাৱ এটা দেখিবলৈ পাইছো। মনচি ফৈদটোৰ তুলনাত তেওঁলোক বেছি সংখ্যক লোক আছিল, অথচ তেওঁলোকে আধিপত্যৰ বাবে মঞ্চিতকৈ আধাহে অংশ পাইছিল। সেইটোৱেই হৈছে তেওঁলোকৰ অসন্তুষ্টিৰ কাৰণ। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যিহুচুৱা নিজে এই ইফ্ৰইম ফৈদৰ লোক হোৱা স্বত্তেও একো এটা কৰা নাই। ইফ্ৰইম ফৈদৰ লোকসকলে যিটো অঞ্চল আধিপত্যলৈ পাইছে তাকো পৰ্বতীয় অঞ্চল, অত্যন্ত উখুৰা মুখুৰা, সেয়েহে তেওঁলোকে অতিশয় অসন্তোষ পাইছিল। 15 নম্বৰ পদ। তাতে যীহুচুৱাই তেওঁবিলাকক ক'লে, তুমি যদি বহু প্ৰজা হৈছা তেন্তে ইফ্ৰইম পৰ্বত তোমাৰ নিমিত্তে ঠেক দেখি সেই কাঠনিলৈ উঠি গৈ তাত পৰিজ্যাবিলাকৰ আৰু ৰয়াবিলাকৰ দেশত নিজৰ নিমিত্তে গছ কাটি পেলোৱাগৈ। ইয়াত যিখন ঠাইৰ কথা উল্লেখ কৰিছে সেই ঠাইখনলৈ যদি আপুনি ফুৰিবলৈ যায় তাত এতিয়া একেবাৰে উদং পাব, একেবাৰে আমাৰ অসমৰ হাবিবোৰৰ দৰে। এই পদটো পঢ়োতে এনে লাগিছিল যে এই অঞ্চলটো গছ গছনিৰে ঠাহ খাই আছিল, কিন্তু এতিয়া সেইবোৰ কি হ'ল বাৰু? সময়ে সময়ে এই দেশখনলৈ শত্ৰু আহি সেই পাহাৰবোৰ উদং কৰি পেলাইছিল। এতিয়া এই অঞ্চলটোত নতুনকৈ গছপুলি ৰোৱাৰ আঁচনি তৈয়াৰ কৰা হৈছে। সেই অঞ্চলটোলৈ ফুৰিবলৈ যোৱা প্ৰতিজন লোকে নিজৰ নামেৰে, পৰিয়ালৰ সদস্যসকলৰ নামেৰে, মণ্ডলীৰ নামেৰে একো একোটা গছপুলি ৰুই আহে। এদিন সেই গছপুলিবোৰ গজি উঠিব আৰু পূৰ্বৰ দৰে আকৌ সেই অঞ্চলটো গছ গছনিৰে ভৰি পৰিব। বৰ ধুনীয়া আঁচনি, নহয়নে প্ৰিয় শ্ৰোতা? 16 নম্বৰ পদটো পঢ়িলে আপুনি জানিব পাৰিব যে যোছেফৰ সন্তানসকল তাতো সন্তুষ্ট নহয়। পৰ্বতীয় অঞ্চলটোৱেও তেওঁলোকক নাটে, তাতে আকৌ কণানিয়াবোৰলৈ ভয়। পদটো আপুনি নিজেই অনুগ্ৰহ কৰি পঢ়ি ল'বচোন। এতিয়া 17 পদৰ পৰা 18 পদলৈকে পাঠ কৰি দিছো। পাছে যীহুচুৱাই যোছেফৰ বংশক অৰ্থাৎ ইফ্ৰইম আৰু মনচিক ক'লে, তুমি বহু প্ৰজা আৰু বৰ শক্তিমন্ত, কেৱল এভাগে তোমালোকৰ নহ'ব, কিন্তু পৰ্বতীয়া দেশো তোমাৰ হ'ব, কিয়নো সেয়ে কাঠনি হলেও তুমি তাক কাটি পেলাবা, আৰু তাৰ নামনিভাগো তোমাৰ হ'ব, কাৰণ কণানিয়াহঁতৰ লোহাৰ ৰথ থাকিলেও আৰু সিহঁত শক্তিমন্ত হলেও তুমি সিহঁতক দূৰ কৰিব পাৰিবা। যীহুচুৱাৰ নিজৰ ফৈদটোৰ প্ৰতি উত্তৰটো অতি কোমল আছিল। তেওঁ ইয়াকে ক'ব খুজিছে যে তোমালোকে যি পাইছা যদি তাত সন্তুষ্ট নহয় তেন্তে পৰ্বতলৈ উঠি গৈ অধিকাৰ কৰি লোৱা, কিন্তু সাৱধান হ'বা, সেই ঠাইত দানৱবোৰ আছে। তোমালোকে সেই ঠাই পাবলৈ কষ্ট কৰিব লাগিব, এফালে কামো কৰিব লাগিব আৰু আনফালে যুদ্ধও কৰিব লাগিব, সেইখন তোমালোকৰ বাবে মূল্যৱান ঠাই হ'ব। এই সময়ত আমি এটাৰ পিছত এটা অভিযোগ তুলি নাথাকি যিমান পৰা যায় অধিককৈ অধিকাৰ কৰিব লাগে। প্ৰিয় শ্ৰোতা, আপুনি আত্মিক আশীৰ্বাদবোৰ লাভ কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব, কিন্তু তাতো এজন শত্ৰু বিদ্যমান থাকে, ছয়তান। ছয়তানে আপোনাক যিকোনো প্ৰকাৰে উজুতি খুৱাবলৈ চেষ্টা কৰিব। যোছেফৰ সন্তানবোৰৰ আপত্তিবোৰৰ বিপৰীতে যীহুচুৱা এইদৰে কৈছে, আপত্তি কৰিবলৈ আৰু মোৰ ওচৰলৈ নাহিবা। তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণৰ ঠাই আছে, যোৱা আৰু অধিকাৰ কৰা। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আত্মিক আশীৰ্বাদবোৰ দখল কৰিলেনে? যদি নাই কৰা, তেন্তে উঠক, আপোনালৈ সেইবোৰ যুগুতাই থোৱা আছে। খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰি আপোনালৈ থোৱা এই আশীৰ্বাদবোৰ লাভ কৰক। আপুনি অন্য বাট বিচাৰি সময় অপব্যয় নকৰিব। যীশু আহি পোৱাৰ সময় সন্নিকট, আৰু বেলি কৰা উচিত নহয়। যীশুৱে আপোনাক এই আশীৰ্বাদবোৰ দিবলৈ, পৰিত্ৰাণৰ মুকুতি দিবলৈ ওচৰলৈ মাতি আছে। তেওঁৰ এই আহ্বান শুনি পাইছেনে? অনুভৱ কৰিবলৈ চেষ্টা কৰকচোন। আজিলৈ ইমানতেই সামৰিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছো। প্ৰভু যীশু আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিল, কুশৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবল। আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিল, কুশৰ ওপৰত প্ৰাণৰ পিলে আমার জীবন দিবল। তেওঁর মহান ত্যাগর বাণী, তেওঁর মহান ত্যাগর বাণী, ভাল পাও মই সবাকে শুনাই, ভাল পাও মই সবাকে শুনাই। তৃতীয় দিনা পুনরুথি মৃত্যু জয়।